হ্যালো হ্যালো, হ্যাঁ, রাধিকা গোসাই তোর নাম্বার হয় নাই তো?
হ্যাঁ,
রাধিকা গোসাই তোর নাম্বার হয় নাই তো? মই স্বার্থক হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ ফালৰ পৰা ফোন কৰিছিলোঁ। আপুনি যোৱা ফেব্ৰুৱাৰী মাহত স্বার্থকৰ ফালৰ পৰা আপোনাৰ ফোনত টেলিগ্ৰাম নামৰ এটা এপ ডাউনলোড কৰিছিলে আৰু তাতে কিছুমান অধ্যায় পৰিছিলে, সঞ্চয় পেঞ্চন লোন আদিৰ।
হেল্ল'
হয়, মই স্বার্থক হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ ফালৰ পৰা ফোন কৰিছিলোঁ। ৰাধিকা গোসাইতে যোৱা ফেব্ৰুৱাৰী মাহত স্বার্থকৰ ফালৰ পৰা তেখেতৰ ফোনত টেলিগ্ৰাম নামৰ এপ এটা ডাউনলোড কৰিছিলে আৰু তাতে কিছুমান অধ্যায় পৰিছিলে, সঞ্চয় পেঞ্চন লোন আদিৰ, আৰু এখন এপাৰ্টৰ ফালৰ পৰা চাৰ্টিফিকেটো পাইছিলে তেখেতৰ ফোনতে, আৰু ফৰ্ম এখন ফিল আপ কৰিছিলে ফাৰ্মাৰ হেল্থ ছাৰ্ভে বুলি। সেই ফৰ্মখনত কিছুমান তথ্য আধৰুৱা হৈ আছে, গতিকে আধৰুৱা তথ্যখিনি ল'বলৈ আৰু কেইটামান চৰকাৰী আঁচনিৰ বিষয়ে জনাবলৈ ফোন কলটো কৰা হৈছিলে। তেখেতৰ বয়স 49।
হয়,
তেখেতৰ ঘৰৰ সদস্য কেইজন
আছে? ফেমিলিটো দুটা ল'ৰা আছে।
আচ্ছা, আৰু হাজবেণ্ড?
হাজবেণ্ড আছে।
আচ্ছা, নাম কি জনাব? আচ্ছা, 5 জন টোটেল। হাজবেণ্ডৰ নাম?
নিমাই গোসাই।
নিমাই, আচ্ছা। তেখেতৰ বয়স কিমানমান হ'ব?
62।
আচ্ছা, আৰু ল'ৰা ছোৱালী কেইজনৰ নাম আৰু বয়সটো জনাব?
ছোৱালীজনীৰ নাম, ছোৱালীজনীটো ডাঙৰ।
হয়,
কিবা
নাম?
অনিমা।
অনিমা, আচ্ছা। অনিমাৰ বয়স
35।
আচ্ছা, আৰু ল'ৰা দুজন?
তাৰপিছত সৰ্বাংগ গোসাইল।
আচ্ছা, বয়স
30।
আচ্ছা, সৰুজনৰ নাম আৰু বয়সটো জনাব?
ৰমন গোসাইল।
আচ্ছা, ঠিক আছে। আপোনালোকে খেতি বাতি কৰেনে? আচ্ছা, এনে মাহত আপোনালোকৰ ইনকাম কিমানমান হয়? এটা মাহত 6-7 হাজাৰ মান হয়নে ইনকাম আপোনালোকৰ?
5 হাজাৰ 5-6 হাজাৰ হয় আৰু।
আচ্ছা, 5-6 হাজাৰ। আৰু আপোনাৰ এইখিনি খৰচ পাতি কৰাৰ পিছত জমা কৰিবৰ কাৰণে 500 মান কিবা ৰৈ যায়নে? আপোনাৰ এইখিনি যিখিনি ইনকাম কৰে সেইখিনি আপুনি ঘৰৰ নামত খৰচ কৰিলে, খৰচ কৰাৰ পিছত 500 মান কিবা টাউনত পৰিলে লাগিব বুলি জমা কৰিব পাৰেনে? আচ্ছা, ঠিক আছে। মই আপোনাক এতিয়া কেইটামান বেংকিং প্ৰডাক্টৰ বিষয়ে সুধিম, আপুনি যদি জানে জানো বুলি ক'ব, আৰু যদি জানিব বিচাৰে মোক সুধিব পাৰিব। আপোনাৰ বেংকৰ একাউণ্ট আছে?
হয়।
এটিএম কাৰ্ড, চেকবুক এইবোৰৰ বিষয়ে জানেনে? গুগল পে, ফোন পে এইবোৰৰ বিষয়ে? আয়ুষ্মান কাৰ্ডখন বনাইছেনে?
আছে।
ঠিক আছে, মই আপোনাৰ ৰেকাৰিং একাউণ্ট আৰু PPF একাউণ্ট দুটা একাউণ্ট আছে, সেই দুটাৰ বিষয়ে অকণমান বুজাই দিছোঁ। আপোনাৰ এতিয়া যিটো নৰ্মেল ছেভিং একাউণ্ট আছে, সেই একাউণ্টত আপুনি পইচা পাতি জমা কৰে, জমা কৰিলেও তাৰ পৰাতো কোনো ধৰণৰ সুত নাপায় ন? কিন্তু আপুনি সেই বেংকতে যদি ৰেকাৰিং বুলি একাউণ্ট এটা খোলে, তাতে যদি মাহত আপুনি মিনিমাম 100 টকাৰ পৰাও জমা কৰে, তাত আপুনি এটা সুত লাভ কৰিব পাৰে প্ৰতি 3 মাহৰ মূৰে মূৰে আৰু প্ৰতি বছৰে বছৰে। আৰু ৰেকাৰিং একাউণ্টটো মিনিমাম 2-3 বছৰৰ পৰা মেক্সিমাম আপুনি 10 বছৰৰ কাৰণে কৰিব পাৰে। গতিকে আপুনি এই একাউণ্টকেইটা একাউণ্টটো খুলিব পাৰে, আপোনাৰ বেংকতে হওক বা পোষ্ট অফিচতে হওক আপুনি খুলিব পাৰে। আৰু PPFটো হৈছে আপোনালোকৰ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। PPFত আপোনাৰ মিনিমাম 500 টকাৰ পৰা জমা কৰিব লাগে, আৰু সেই পইচাটো আপুনি মাহত জমা নকৰি কেতিয়াবা যদি হাতত অকণমান বেছিকৈ মানে পইচা আহে, সেই পইচাখিনি আপুনি PPFত জমা কৰিব পাৰে 15 বছৰৰ কাৰণে। হয়, PPFৰ আপোনাৰ সুতটো কিন্তু প্ৰতি মাহে মাহে আপুনি লাভ কৰিব পাৰে, গতিকে আপুনি এইটো আপুনি যদি আপোনালোকৰ পইচা পাতি মিলে বা সুবিধা হয় তেনেহ'লে আপুনি বেংকত গৈ খুলিব পাৰে বা পোষ্ট অফিচত খুলিব পাৰে আপোনালোকৰ সুবিধা অনুযায়ী।
মানে ইয়াৰ খৰচ বেছি হয়,
হয়,
ইণ্টাৰেষ্ট
ইণ্টাৰেষ্টটো বেছিকৈ হয়। আপোনাৰ প্ৰতি মাহত পায় সুতটো, আৰু ইয়াৰ সুতৰ যিটো হাৰ আছে বৰ্তমান এইটো 7.1 চলি আছে, গতিকে আপুনি কৰিব পাৰে। আৰু যেতিয়া মই লোনৰ বিষয়ে আপোনাক মানে চৰকাৰী ইঞ্চুৰেঞ্চ আঁচনিৰ বিষয়ে প্ৰথমতে জনাই দিছোঁ, এটা হৈছে আপোনালোকক জীৱন জ্যোতি বীমা আৰু এটা হৈছে সুৰক্ষা বীমা। জীৱন জ্যোতি বীমাটোত আপুনি বছৰি 435 টকাকে জমা কৰিব লাগে, আৰু এইটো আপোনাক ইঞ্চুৰেঞ্চ হয় মানে যাৰ নামত খোলে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পৰিয়ালে 2 লাখ টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে। আৰু এইটো আপোনাৰ 18ৰ পৰা 50 বছৰ বয়সৰ সকলো ব্যক্তিয়ে কৰিব পাৰে এই জীৱন জ্যোতি বীমাটো। আৰু এটা আছে সুৰক্ষা বীমা, এইটোত বছৰত মাত্ৰ 20 টকাকে জমা কৰিব লাগে। এইটো আপোনালোকে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হয়, 18ৰ পৰা 70 বছৰ বয়সৰ সকলো মানুহে এইটো কৰিব পাৰে। আৰু এইটো মানে যাৰ নামতে কৰে তেখেতৰ যদি কেতিয়াবা এক্সিডেণ্ট হয়, হাত ভৰি ভঙাৰ কাৰণে কিবা হয়, চিকিৎসাৰ কাৰণে 1 লাখ টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে। আৰু যদি 2টা অংগ নষ্ট হয় তেনেহ'লে 2 লাখ টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে। এই 2টা আঁচনি আপুনি বেংকত গৈ খুলিব পাৰে, মানে আপোনাৰ যিটো বেংকত একাউণ্ট আছে সেই বেংকতে গৈ আঁচনি দুটা গ্ৰহণ কৰিব পাৰে। তাতে আপোনাৰ ফৰ্ম দিয়ে, সেই ফৰ্ম ফিলাপ কৰি ছাবমিট কৰি দিলে বছৰে বছৰে আপোনাৰ পইচাটো বেংক একাউণ্টৰ পৰা কাঠে কাঠে গৈ থাকিব। কিন্তু প্ৰতি বছৰে মানে আপোনাৰ যেতিয়া এইটো আপোনাৰ 1 জুনৰ পৰা 1 মানে মে'ৰ ভিতৰত পইচাটো কাটে, গতিকে আপোনাৰ সেইখিনি সময়ৰ ভিতৰত আপোনাৰ একাউণ্টত সময় 600 টকামান থাকিব লাগিব, তেতিয়াহ'লে আপোনাৰ একাউণ্টৰ মানে পইচাটো নহ'লে লেপছ হৈ যাব পাৰে। আৰু লেপছ হৈ গ'লে আৰু পুনৰ আপুনি নতুনকে কৰিব লাগে। সেইকাৰণে আপোনাৰ এই আপোনাৰ জুন মাহৰ পৰা মানে মে' মাহৰ ভিতৰলৈ আপোনাৰ একাউণ্টত 500 টকা মিনিমাম 500 টকা এটা বেংক মানে বেংক একাউণ্টত জমা কৰি থ'ব পাৰে। আৰু পি এম কিষাণৰ যিটো পইচা সেই পইচাটো পায় নে আপোনালোকে?
নাই নাই,
পি এম কিষাণৰ মানে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ নিজা নামত মাটি 7 বিঘা বা তাতকৈ কম থাকিব লাগিব, তেতিয়াহ'লে আপুনি পি এম কিষাণৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াত বছৰত 6000 টকাকে দিয়ে, 3টা কিস্তিত দিয়ে পইচাটো, 2000 2000 কৰে। আৰু এইটো আপোনালোকৰ বেংকতো কৰিব পাৰে মানে এপ্লাই, বা আপুনি অনলাইনো কৰিব পাৰে। অনলাইন আপোনাৰ চি এছ চি চেণ্টাৰ আছে কিছুমান, সেই চি এছ চি চেণ্টাৰত গৈ আপুনি এইটো অনলাইন এপ্লাই কৰিব পাৰে। আৰু আপোনাৰ যিটো জনধন যোজনা একাউণ্ট সেইটোৰ বিষয়ে শুনিছেনে জানেনে? জনধন যোজনা একাউণ্ট মানে জিৰ' বেলেঞ্চৰ একাউণ্ট জানে ন? ঠিক আছে, হয়। আৰু মই আপোনাক 2টা লোনৰ বিষয়ে জনাই থওঁ, এটা হৈছে আপোনালোকৰ মুদ্ৰা লোন, এটা হৈছে কে চি চি লোন। মুদ্ৰা লোন সৰু সুৰা ব্যৱসায় কৰিবৰ কাৰণে ল'ব পাৰে, যেনে দোকান দিব পাৰে, ফিচাৰী খুলিব পাৰে, মুৰ্গীৰ ফাৰ্ম খুলিব পাৰে, এনেকুৱা কামত আপুনি মুদ্ৰা লোনটো ল'ব পাৰে। মুদ্ৰা লোনৰ আপোনাৰ 50,000 পৰা 10 লাখ টকালৈকে কোনো বন্ধকী নিদিয়াকৈ ল'ব পাৰে। মাত্ৰ আপোনাৰ যিটো ব্যৱসায়ৰ ওপৰত আপুনি মানে লোনটো ল'ব, সেই ব্যৱসায়টোত এখন বিজনেছ প্লেন আপুনি বেংকত দাখিল কৰিব লাগে, আৰু সেই বিজনেছ প্লেন অনুযায়ী বেংকৰ বিষয়াসকলে আপোনালোকৰ লোনটো চেংচন কৰাই দিয়ে, আৰু আপোনালোকৰ চিভিল স্ক'ৰ পাতি আদি চাই মেলি আপোনালোকৰ লোনটো চেংচন কৰায়। গতিকে আপুনি লোনকেইটাৰ বিষয়ে বা কিবা তথ্যৰ বিষয়ে আপুনি যদি বহলাই জানিব বিচাৰে তেনেহ'লে আপোনাৰ এই টেলিগ্ৰাম এপত এটা টোল ফ্ৰী নম্বৰ দিয়া আছে, সেই নম্বৰটোত ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ওচৰত বেংকৰ বিষয়া থাকে কেইজনমান, তেখেতসকলে আপোনাক ফোনতে তথ্যখিনি ভালদৰে বুজাই দিব পাৰিব। আৰু যিটো আপোনাৰ কে চি চি লোন আছে, কে চি চি লোনটো 1,60,000 কোনো বন্ধকী নিদিয়াকৈ ল'ব পাৰে, মাত্ৰ কে চি চি লোনটো 5 বছৰৰ মূৰে মূৰে আপুনি ৰিনিউ কৰি দিব লাগে। প্ৰথম 5 বছৰত আপোনাৰ লোনৰ পৰিমাণখিনি ভালদৰে দিলে নেক্সট 5 বছৰত আপোনাৰ লোনৰ পৰিমাণ 10% চৰকাৰৰ ফালৰ পৰা দিয়ে, বাকী 3 বা 4% থাকিলে সেইখিনি আপুনি নিজৰ ফালৰ পৰা দিব লাগে। আৰু আপুনি লোনবোৰ যদি ল'ব বিচাৰে তেনে গভৰ্ণমেণ্ট যিবোৰ বেংক থাকে সেইবোৰৰ পৰা ল'বলৈ চেষ্টা কৰিব, কাৰণ তাতে আপোনাৰ সুতৰ পৰিমাণটো কম হয়, প্ৰাইভেট বেংকবিলাকত অকণমান বেছি হয় সুতৰ পৰিমাণটো। আৰু আপুনি সেই টেলিগ্ৰাম এপত টোল ফ্ৰী নাম্বাৰটো আছে, সেই নাম্বাৰটোত কিবা অসুবিধা হ'লে ফোন কৰিব পাৰে, ফোন কৰিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব, কিবা অসুবিধা হ'লে আপুনি নাম্বাৰটোত ফোন কৰিব পাৰিব। ঠিক আছে বাৰু দিয়ক, ধন্যবাদ। হয়।